ৰোমীয়সকলৰ পতিপত্ৰ দহ অধ্যায়। হে ভাইসকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ মনচা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে তেওঁলোকে যেন পৰিত্ৰাণ পায়। ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ, কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়, কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ বহিৰ্ভূত নহ'ল। কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেকজনৰ বাবে খ্ৰীষ্টীয় হল বিধানৰ সম্পূৰ্ণতা, কাৰণ মুচিয়ে লিখিছে যে যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব। কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, তুমি নিজ হৃদয়ত নক'বা যে স্বৰ্গলৈ কোন উঠিব, অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ বা অগাধ ঠাইলৈ কোন নামিব, অৰ্থাৎ মৃতলোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ। কিন্তু ই কি কয়? সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে। সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য। কিয়নো আপুনি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃতলোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে তেনেহ'লে পৰিত্ৰাণ পাব। কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ লাজত নপৰিব, কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই, কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে। যিমান মানুহে তেওঁক বিশ্বাস কৰে তেওঁলোকৰ বাবে তেওঁ ধনবান, কাৰণ যিকোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। এতিকে যিজনক তেওঁলোকে বিশ্বাস কৰা নাই সেইজনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব, আৰু যিজনৰ বিষয়ে শুনা নাই তেওঁনো কেনেকৈ বিশ্বাস কৰিব, আৰু ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব, আৰু পঠোৱা নহ'লে কোনে ঘোষণা কৰিব। এই বিষয়ে লিখাও আছে, মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাসকলৰ ভৰি কেনে সুন্দৰ। কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ল'লে এনে নহয়, কাৰণ যীশুৱেও কৈছে, হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে? এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। কিন্তু মই কওঁ, তোমালোকে জানো শুনিবলৈ পোৱা নাই, অৱশ্যে পালে, তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ'ল। তদুপৰি মই কওঁ, ইজৰাইলৰ লোকে জানো জানিবলৈ পোৱা নাই, প্ৰথমতে মুচিয়ে কৈছে, নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম, নিৰ্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম, আৰু যীশুৱেও অতি সাহস কৰি কৈছে, যিসকলে মোক নিবিচাৰিলে তেওঁলোকে মোক পালে, যিবিলাকে মোৰ বিষয়ে নুসুধিলে তেওঁলোকৰ আগত মই প্ৰকাশিত হ'লো। কিন্তু ইজৰাইলৰ লোকৰ বিষয়ে তেওঁ কৈছে, আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই পূৰে দিনটো হাত মেলিলোঁ।